এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে চতুৰ্থবাৰৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত খন্তে সময়ৰ পূৰ্বে শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰীমহিলাৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত আজি 10গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব। ইয়াৰ আগেয়ে দুটমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত মহিলাৰীয়ে শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ দেৱৰগাঁৱত থকা বড়োলেণ্ড শ্বহীদ সমাধিস্থল আৰু বিটিচি বিধায়িনী পৰিষদীয় ভৱনৰ সন্মুখত থকা বডোফা প্ৰতিমূৰ্তিটো মাল্যাৰ্পণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদন অহা 10 অক্টোবৰত লাভ কৰিব পৰা যাব আৰু ইয়াৰ পাছতেই মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন চিকিৎসকে দাখিল কৰিব। এই প্ৰতিবেদনৰ পিছতহে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত তথ্য পোৱা যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। এই আয়োগে ঘটনাটোৰ সকলো দিশ চালি জাৰি চাবলৈ সাক্ষ্য প্ৰমাণ আৰু শপতনামা গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কাৰোবাৰ ইচ্ছাকৃত অৱহেলা আছিল নেকি সেই বিষয়ে আয়োগে পৰ্যালোচনা কৰিব বুলি অধিবক্তা ভাস্কৰদেৱ কোৰে প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
The first point of reference of question is to enquire into the facts and circumstances leading to the date of Jubin Garg. Tamane hokolu ji ghatonar logot joito hokolu ji bilak totthyo ba circumstances ei gute bilak nyay dikhar daradi enquiry eta koribo. Dui number hol ei ghatonar jitu agor sequence of events ar ghatona hoi joa bisor jitu sequence of events as a second point of reference ei judicial commission tuk enquiry koribole dise. Tin number tu hol je এই কমিশনে চাব যে কাৰোবাৰ লেপচেছ আছিল নেকি, কাৰোবাৰ অমিশন আছিল নেকি, বা কাৰোবাৰ কমিশন আছিল নেকি, বা কাৰোবাৰ নেগলিজেন্স আছিল নেকি। সেইটো কোনোবাই ব্যক্তিগত ইণ্ডিভিজুৱেলো হ'ব পাৰে, কোনো অৰ্গেনাইজেশ্যনো হ'ব পাৰে, এই ঘটনাটোৰ লগত জড়িত আছিল যাৰ কাৰণে এই মৃত্যুবৰণটো কৰিবলগীয়া হ'ল। এই গোটেইবিলাক চাৰ্কামষ্টেঞ্চেছৰো এই জুডিচিয়েল কমিশ্যনৰ দ্বাৰা এনকোৱাৰী এটা কৰিব। চাৰি নম্বৰটো হ'ল যে কিছুমান এক্সটাৰ্নেল ফেক্টৰছৰ কথা কৈছে এই কমিশ্যনটো পইণ্ট অফ ৰেফাৰেঞ্চত এনকোৱাৰী কৰিব পাৰিব। যেনেকৈ ইয়াতে কিবা ফাউল প্লে আছিল নেকি, তাৰমানে কিবা গণ্ডগোল আছিল নেকি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত, কিবা কনস্পিৰেচি এংগেল আছিল নেকি, বা কিবা বেআইনী বা আনলফুল এক্ট কিবা হৈছিল নেকি, বা এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছিল নেকি যাৰ ফলত এই ঘটনাটো হোৱাৰ কাৰণে এটা কণ্ট্ৰিবিউটিং ফেক্টৰ হৈছে। এই গোটেইবিলাক এই জুডিচিয়েল কমিশ্যনটোৱে অহা 6 মাহৰ ভিতৰত অসম চৰকাৰক ৰিপৰ্টটো ছাবমিট কৰিবলৈ।
গুৱাহাটীৰ দীঘলী পুখুৰীৰ সমীপৰ লক্ষীধৰ ভৰা ক্ষেত্ৰত কালি অসম গণ পৰিষদে জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে সমৰ হাজৰিকা, জে পি দাস, উপকুল বৰদলৈ, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, সন্ধ্যা মেনন আদিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ কনিষ্ঠ শিল্পী তথা গুণমুগ্ধই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰি সদৌ অসম উকিল সন্থা, টাই আহোম ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আদিকে ধৰি বিভিন্ন সংগঠনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে অহা 14 অক্টোবৰত অগপৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা জনসভা আৰু ইয়াৰ লগত সংগতি ৰাখি অহা 13 অক্টোবৰত গুৱাহাটীত আয়োজন কৰা ৰাজনৈতিক সমাৱৰ্তনখন জুবিন গাৰ্গৰ বিয়োগৰ বাবে স্থগিত ৰখা হৈছে বুলি কালি অগপৰ সভাপতি অতুল বৰাই ঘোষণা কৰে। তিনিচুকীয়া জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া নগৰ আৰু ৰূপাই অঞ্চলত আয়োজিত এই শ্ৰদ্ধানুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ গীতসমূহৰ দ্বাৰা স্মৃতিচাৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা আদি কৰ্মযোগী অভিযান ৰাজ্যৰ বিভিন্ন জিলাত ৰূপায়ণ কৰা হৈছে। সেৱা, নিষ্ঠা আৰু সংকল্প নীতিৰ দ্বাৰা পৰিচালিত এই অভিযানৰ জৰিয়তে সমগ্ৰ দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 1,00,000 জনজাতীয় গাঁও, 3,000 উন্নয়ন খণ্ড আৰু 550খন জিলাক সামৰি লোৱা হৈছে। ইয়াৰ দ্বাৰা জনজাতি অঞ্চলত ৰূপান্তৰ সাধনৰ বাবে 20,00,000 জনজাতীয় কেডাৰ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট জিলাতো এই অভিযান ৰূপায়ণ কৰা হৈছিল। জিলাখনৰ 30খন জনজাতীয় গাঁও চিনাক্ত কৰি এই কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ অংশ হিচাপে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত 3দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ 5গৰাকী বিষয়াই এই প্ৰশিক্ষণত অংশ লৈ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়ে। তদুপৰি যোৰহাট জিলাৰ বিভিন্ন জনজাতীয় গাঁও এই অভিযানৰ অধীনত কৰ্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ 16খন, পূব টিয়কৰ 3খনকে ধৰি 30খন গাঁওসভা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।